চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
তোমাকে প্রার্থিছো আজি, কাতরে মাতিছো আজি, আমি প্রভু যিশু। যিশু তোমাকে প্রার্থিছো আজি, কাতরে মাতিছো আজি, আমি প্রভু যিশু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিশু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিশু তুমি আহা। যিশু তোমাকে প্ৰাৰ্থিছো আজি, কাতরে মাতিছো আজি, আমি প্রভু যিশু। যিশু তোমাকে প্রার্থিছো আজি, কাতরে মাতিছো আজি, আমি প্রভু।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰে আপোনাক ভালে কুশলে ৰাখিছে। প্ৰিয় শ্ৰোতা, আমি অলপতে এজন শ্ৰোতাৰ পৰা এখন চিঠি পাইছিলোঁ আৰু সেই চিঠিখনৰ যোগেদি তেওঁ আমাৰ এই ভক্তিবচন অনুষ্ঠান শুনি লাভৱান হোৱা বুলি আমালৈ জনাইছিল। সেই কথা জানিব পাৰি আমি অতিশয় আনন্দিত হৈছোঁ। তেনেদৰে বহুতো শ্ৰোতাই আমালৈ চিঠি পত্ৰ লিখি আমাক উৎসাহিত কৰে। আপুনি বাৰু এই অনুষ্ঠানৰ যোগেদি কিবা প্ৰকাৰে লাভৱান হৈছেনে? অনুগ্ৰহ কৰি আমালৈ লিখি পঠিয়াবচোন। আপোনাৰ কিবা জানিবলগীয়া, কিবা সুধিবলগীয়া কথা থাকিলেও আমালৈ নিসংকোচে লিখিব পাৰে। আমি আমাৰ সাধ্য অনুসাৰে উত্তৰ দিবলৈ চেষ্টা কৰিম। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। আহকচোন, সদায় কৰি অহাৰ দৰে আজিও বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মুনত কৰোঁহক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাইছো কাৰণ তুমি আমাক আৰু এটা নতুন দিন দেখিবলৈ দিছা। এই নতুন দিনত তুমি আমাক তোমাৰ বাক্যৰ যোগেৰে কিবা এটা নতুন কথা শিকোৱা পিতা। তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা। তোমাৰ স্পষ্ট মাত আমাক শুনিবলৈ দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক বিশেষভাৱে আশীৰ্বাদ কৰা। আমাৰ প্ৰত্যেকৰে প্ৰয়োজন অনুসাৰে তুমি আমাক কথা কোৱা। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাৰ লগত থাকি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় চমুৱেল নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আমি ইতিমধ্যে এই দ্বিতীয় চমুৱেল পুস্তকখনৰ 6 নম্বৰ অধ্যায়ৰ আলোচনা শেষ কৰিলোঁ। 6 নম্বৰ অধ্যায়ত আমি পাইছিলোঁ কেনেকৈ দায়ুদ্ৰ যায় এটা ঠিক কাম বেঠিক হিচাপে কৰিছিল, অৰ্থাৎ কামটো ঠিকেই আছিল কিন্তু কৰাৰ ধৰণটো ঠিক হোৱা নাছিল। আৰু সেই কামটো কি আছিল সেই বিষয়ে আমি চালোঁ যে ঈশ্বৰৰ নিয়ম চন্দুকখন দায়ুদ্ৰ যায় জিৰচালেমলৈ অনাৰ সিদ্ধান্ত লৈছিল, সেইটো ঠিক সিদ্ধান্ত আছিল। কিন্তু সেই কামটো যেনেদৰে কৰিব লাগিছিল তেওঁ তেনেদৰে কামটো কৰা নাছিল। আন কথাত ক'বলৈ গ'লে সিদ্ধান্ত ঠিক আছিল কিন্তু কাম সমাধা কৰাৰ ধৰণটো ঠিক নাছিল। আজি আমি 7 নম্বৰ অধ্যায়ৰ পৰা আমাৰ অধ্যয়ন আগবঢ়াম। এই 7 নম্বৰ অধ্যায়টোত আমি পাম দায়ুদ্ৰজাৰ গৃহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ঈশ্বৰ জিহুৱাই দায়ুদৰ সৈতে এটা নিয়ম বা চুক্তি থিৰ কৰাৰ কথা। ঈশ্বৰ জিহুৱাই দায়ুদৰ সৈতে থিৰ কৰা এই নিয়মটোৰ বাবেই, অৰ্থাৎ এই 7 নম্বৰ অধ্যায়টো বাইবেলৰ মহৎ অধ্যায়বিলাকৰ ভিতৰতে এটা মহৎ অধ্যায়ৰূপে পৰিচিত। ইয়াৰে পৰা দেখা যায় যে বাইবেলৰ সমূহ বাণী ঈশ্বৰে দায়ুদৰ আগত কৰা প্ৰতিজ্ঞাৰ দৰেই সিদ্ধ কৰা হ'ব। ঈশ্বৰ জিহুৱাৰ নিয়ম চন্দুকখন আলফুলকৈ ৰাখিবলৈ এখন মন্দিৰ নিৰ্মাণ কৰিবলৈ দায়ুদে বৰ ইচ্ছা কৰিছিল। দায়ুদে তেনে পৰিকল্পনা ল'বৰ সময় চোৱাতে নাথান ভাৱবাদীও আহি দায়ুদৰ লগ লাগিছিল। ঈশ্বৰে নাথানক কৈছিল দায়ুদক শুধৰাবলৈ, কাৰণ দায়ুদ নিজে ৰক্তপাতী কাৰ্যত জড়িত হ'বলগীয়া লোকৰূপে মন্দিৰ নিৰ্মাণ কৰাটো ঈশ্বৰে ইচ্ছা কৰা নাছিল। অৱশ্যে দায়ুদে তেনে এটা পবিত্ৰ কাৰ্য কৰিবলৈ ইচ্ছা কৰা কথাত ঈশ্বৰ সন্তুষ্ট হৈছিল আৰু সেয়ে তেওঁ নিজৰ নিমিত্তে এক ৰাজপ্ৰাসাদ নিৰ্মাণ কৰাৰ প্ৰতিজ্ঞা ঈশ্বৰে দায়ুদক দিছিল। দায়ুদৰ বংশৰ ধাৰাত এগৰাকী ৰজা আৰু এখন ৰাজ্য দিয়াৰো প্ৰতিজ্ঞা ঈশ্বৰে ৰাখিলে। ইয়াত ঈশ্বৰে আচলতে চলোমন আৰু চলোমনৰ ৰাজ্যৰ কথালৈ আঙুলিওৱা নাছিল, কিন্তু আঙুলিয়াইছিল মহান দায়ুদৰ মহান পুত্ৰ প্ৰভু যীশুখ্ৰীষ্টলৈ আৰু তেওঁৰ অনাদি অনন্ত চিৰস্থায়ী ৰাজ্যলৈ। গীতমালা 89 নম্বৰ গীতৰ 34 নম্বৰ পদৰ পৰা 37 নম্বৰ পদত ঈশ্বৰে এই অংগীকাৰ নিশ্চিত কৰিছে। দায়ুদে বুজি পাইছিল যে তেওঁৰ বংশৰ ধাৰাত এগৰাকী ৰজাৰ আবিৰ্ভাৱ হ'ব আৰু তেওঁ কেৱল এগৰাকী মানুহেই নহ'ব। প্ৰকৃততে ক'বলৈ গ'লে এই প্ৰতিজ্ঞাৰ পাছৰ পৰা ডায়ুদেৰে সৈতে ঈশ্বৰে থিৰ কৰা নিয়মৰ কথা নজনাকৈ ভাৱবাদীসকলে কোৱা কথা বা প্ৰচাৰ কৰা ভাৱবাণীবোৰ বুজা বৰ টান। বহুতো লোকে ভাৱবাণীবোৰ বুজি পাবলৈ টান পায় কাৰণ তেওঁলোকে দ্বিতীয় চমুৱেলৰ এই 7 নম্বৰ অধ্যায়ৰ নিচিনা অধ্যায়বোৰ মনোযোগেৰে অধ্যয়ন নকৰে। সেয়ে দ্বিতীয় চমুৱেলৰ এই 7 নম্বৰ অধ্যায়টো অতি প্ৰয়োজনীয় আৰু অতি তাৎপৰ্যপূৰ্ণ অধ্যায়। অব্ৰাহামৰ সন্তান যি ডায়ুদ, তেওঁৰ সন্তান যীশুখ্ৰীষ্টৰ বংশাৱলী পত্ৰ বুলি আমাৰ নতুন নিয়মখন আৰম্ভ কৰা হৈছে। এয়া বৰ প্ৰয়োজনীয় কথা, কাৰণ ঈশ্বৰে ডায়ুদৰ আগত যি সকলো প্ৰতিজ্ঞা দিছিল সেই আটাইবিলাক ভাৱবাণী সিদ্ধ হ'ব লাগে। সৰগৰ দূতে মৰিয়মক দেখা কৰোঁতে কৈছিল, হে মৰিয়ম, ভয় নকৰিবা, কিয়নো তুমি ঈশ্বৰৰ পৰা অনুগ্ৰহ পালা, আৰু চোৱা, তুমি গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিবা, আৰু তেওঁৰ নাম যীশু থবা। তেওঁ মহান হ'ব আৰু সৰ্বোপৰি জনাৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ব, আৰু প্ৰভু পৰমেশ্বৰে তেওঁৰ পিতৃ ডায়ুদৰ সিংহাসন তেওঁক দিব। লোক 1:30-32 চাওকচোন, ঈশ্বৰে ডায়ুদলৈ কৰা প্ৰতিজ্ঞা ইয়াৰ দ্বাৰাই কেনেদৰে সিদ্ধ কৰিছে। ঈশ্বৰে ডায়ুদক দিয়া প্ৰতিজ্ঞাৰ বিষয়ে পাচনি পিতৰেও আঙুলিয়াই দেখুৱাইছে পাচনিৰ কৰ্ম 2 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদৰ পৰা 31 নম্বৰ পদ আৰু 34 নম্বৰ আৰু 35 নম্বৰ পদত। ঈশ্বৰৰ সেই প্ৰতিজ্ঞাৰ বিষয়ে পৌলেও আঙুলিয়াইছে ৰোমিয়া 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদত। সেই প্ৰতিজ্ঞাৰ বিষয়ে প্ৰভু যীশুৱে উল্লেখ কৰি নতুন নিয়ম পুস্তকখনৰ সামৰণি মাৰিছে প্ৰকাশিত বাক্য 22 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। নতুন নিয়মত ডায়ুদ ৰজাৰ এই প্ৰসংগৰ 59টা উল্লেখৰ ভিতৰত এইকেইটা কেইটামান উদাহৰণ মাত্ৰ। পুৰণি নিয়মৰ ভাৱবাদীসকলে ঈশ্বৰৰ ৰাজ্যৰ কথা কওঁতে ঈশ্বৰে দ্বিতীয় চমুৱেলৰ এই 7 নম্বৰ অধ্যায়ত ডায়ুদলৈ কৰা প্ৰতিজ্ঞাৰ ভিত্তিতেই সেই সকলো কৈছিল। প্ৰিয় শ্ৰোতা, আপুনি দেখিব যে প্ৰতিগৰাকী পুৰণি নিয়মৰ ভাৱবাদীয়েই ঈশ্বৰৰ ৰাজ্যৰ কথা প্ৰচাৰ কৰিবলগীয়া হলে তেওঁলোকে ডায়ুদ ৰজা আৰু ঈশ্বৰে তেওঁলৈ কৰা অংগীকাৰৰ কথালৈ ঘূৰি যায়। নহ'লেনো ঈশ্বৰে ডায়ুদলৈ অংগীকাৰ কৰা ৰাজ্যৰ বাহিৰে আন কি ৰাজ্যক স্বৰ্গৰাজ্য বোলা যাব পাৰে? উদাহৰণস্বৰূপে চাওক জিৰিমিয়াই কি কৈছে। যিহুৱাই কৈছে, চোৱা, যি সময়ত মই ডায়ুদৰ বংশত এক ধাৰ্মিক গজালি উৎপন্ন কৰিম এনেকাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য কৰিব আৰু দেশত বিচাৰ আৰু ন্যায় সিদ্ধ কৰিব। জিৰিমিয়া 23 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদ। ঈশ্বৰৰ ৰাজ্য বোলা বিষয়টোৱেই ভাৱবাদীসকলৰ মূল গীত হৈ পৰিছিল। প্ৰিয় শ্ৰোতা, আমাৰ সময়ৰ নাটনিৰ বাবে এই 7 নম্বৰ অধ্যায়ৰ পদবোৰ আমি পাঠ কৰি দিব নোৱাৰিম, আপোনালোকে নিজে পাঠ কৰি ল'ব। পদবিলাকৰ কথাবোৰ আমি আলোচনা কৰি যাম মাত্ৰ। প্ৰথম পদৰ পৰা 3 নম্বৰ পদত আমি পাওঁ যে ডায়ুদে নিজে এৰছ কাঠেৰে সজা সুন্দৰ ঘৰত বসবাস কৰোঁতে তেওঁৰ বিবেকে তেওঁক দুখিছিল, কাৰণ সেই সময়ত ঈশ্বৰৰ নিয়ম চন্দুকখন তম্বুৰে তৈয়াৰী ঘৰত ৰখা হৈছিল। বতাহ বৰষুণৰ সময়ত যেতিয়া তেওঁ নিজে অতি সুৰক্ষিত গৃহত সুখে শান্তিৰে থাকিব পাৰিছিল, তেতিয়া ঈশ্বৰৰ নিয়ম চন্দুকখন বতাহ বৰষুণৰ বতৰতো তম্বুৰ গৃহতেই ৰাখি থবলগীয়া হৈছিল। আমি ইতিমধ্যে পাই আহিছো যে ডায়ুদে জিৰচালেম নগৰখন নিজৰ দখলৰ অধীনলৈ আনিছিল আৰু সেইখন নগৰকে তেওঁৰ ৰাজ্যৰ ৰাজধানী পাতিছিল। চিয়োন পৰ্বতৰ ওপৰত তুৰৰ হিৰম ৰজাই ডায়ুদ ৰজাৰ বাবে এখন ৰাজপ্ৰাসাদ নিৰ্মাণ কৰি দিছিল। এদিন ডায়ুদে ঈশ্বৰৰ নিয়ম চন্দুকখন জিৰচালেমলৈ আনি তম্বুৰে তৈয়াৰী গৃহত ৰাখিছিল। এদিনাখন ৰাতি ফিৰফিৰিয়া বতাহজাকৰ সৈতে হয়তো নেৰেক নেৰেককৈ বৰষুণ দি আছিল, আৰু তেনে সময়তে বিচনাখনত বাগৰি লৈ ঈশ্বৰৰ নিয়ম চন্দুকৰ কথা ডায়ুদে নিশ্চয় সোঁৱৰণ কৰিছিল। বিবেকে তেওঁক বৰকৈ দুখিছিল আৰু সেয়ে নিয়ম চন্দুকখন অতি সযতনে আৰু ভক্তিপূৰ্ণভাৱে ৰাখিবলৈ নিয়ম চন্দুক ৰখা গৃহ এটি নিৰ্মাণ কৰাৰ কথা ডায়ুদে চিন্তা কৰিছিল। সেয়ে তেওঁৰ ইচ্ছাৰ বিষয়ে নাথান ভাৱবাদীক অৱগত কৰাইছিল। নাথান ভাৱবাদীয়ে লগে লগেই ডায়ুদক এষাৰ ভুল কথা কৈছিল, কাৰণ তেওঁ আগপাছ নুগুনি ৰজাক পোনচাতেই কৈছিল, আপোনাৰ মনত যি যি আছে তাকে কৰক। প্ৰিয় শ্ৰোতা, ডায়ুদ ৰজাৰ মনত যি আছে সেইদৰেই সকলোকে কৰিব লাগিবনে? ঈশ্বৰৰ মনত থকাৰ দৰে কৰিব লাগিব? আমি এই প্ৰশ্নৰ উত্তৰ সকলোৱে জানো, ঈশ্বৰে যি বিচাৰে সেইটোহে কৰিব লাগিব। নাথান ভাৱবাদীয়ে বাস্তৱিকতেই ৰজাক সেইদৰে কৈ বৰ ভুল কথা কৈছিল। অৱশ্যে নাথানৰ মনোভাৱো ভালেই আছিল, কাৰণ ঈশ্বৰৰ নিয়ম চন্দুকৰ বাবে গৃহ নিৰ্মাণ কৰা মানে ঈশ্বৰৰেই গৃহ নিৰ্মাণ কৰাক বুজায়, আৰু ঈশ্বৰৰ বাবে গৃহ নিৰ্মাণ কৰাটোনো কি বেয়া কাৰ্য? হয়, সেয়া ভাল কাৰ্যই আছিল। কিন্তু সেই ভাল কাৰ্যটো ডায়ুদ ৰজাৰ ব্যৱস্থাপনাত নিৰ্মিত হোৱাটো ঈশ্বৰৰ মনৰ ইচ্ছা নাছিল। আমি পাছৰ ফাললৈ পাম যে ঈশ্বৰৰ গৃহটিৰ বাবে সকলো সামগ্ৰী ডায়ুদেই যোগাৰ কৰিছিল যদিও প্ৰকৃততে তেওঁৰ পুত্ৰ চলোমনেহে এই গৃহটি নিৰ্মাণ কৰি উলিয়াইছিল। এতিয়া আমি 4 নম্বৰ পদৰ পৰা 6 নম্বৰ পদৰ ভিতৰত পাওঁ ঈশ্বৰ জিহুৱাই নাথানক শুধৰোৱাৰ কথা। ঈশ্বৰে নাথানক কৈছিল, আগপাছ নুগুনি তুমি ডায়ুদক যি কথা কৈছিলা এতিয়া গৈ সেই কথা শুধৰাই দিয়াগৈ। তুমি ডায়ুদক কোৱা যে তেওঁ যে মোৰ বাবে এখন মন্দিৰ নিৰ্মাণ কৰিবলৈ ইচ্ছা কৰিছে সেই কথাত মই সুখ পাইছো, কিন্তু তাকে কৰিবলৈ মই তেওঁক কাহানিও আদেশ দিয়া নাই। মোৰ নিজৰ লোকৰ কোনো এজনকে মোৰ বাবে গৃহ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়া নাই। ঈশ্বৰে এনেদৰে কোৱাৰ অন্তৰালত কি অৰ্থ নিহিত হৈ আছে বাৰু? শুনক প্ৰিয় শ্ৰোতা, ঈশ্বৰে সদায়েই তম্বুৰ গৃহতেই তেওঁৰ লোকৰ সৈতে সম্বন্ধ ৰাখিছিল, তেওঁৰ নিজৰ লোকক লগ পাইছিল। আন কথাত ক'বলৈ হ'লে তেওঁ সদায়েই মানুহৰ লগতে মানুহৰ মাজতেই বিলীন হৈ আছিল, কাৰণ মানুহৰ হৃদয়খনেই হৈছে তেওঁৰ মন্দিৰ। মানুহৰ লগতে লাগি থকা আৰু মানুহৰ মাজতে বিলীন হৈ থকা এইগৰাকী ঈশ্বৰে সেয়ে আজিৰ পৰা প্ৰায় 2000 বছৰ পূৰ্বে সেই মানুহৰ ৰূপ ধাৰণ কৰি যীশুখ্ৰীষ্টৰ মাধ্যমেৰে এই জগতলৈ আহিছিল। স্বয়ং ঈশ্বৰ হৈও যীশুখ্ৰীষ্ট হৈ তেওঁ মানৱ ৰূপ লৈছিল। শুভবাৰ্তা লিখক জোহনে এই বিষয়ে এইদৰে কৈছে, সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে, আৰু পিতৃৰ একমাত্ৰ পুত্ৰৰ যি প্ৰভাৱ সেই প্ৰভাৱ আমি দেখিলো। জোহন 1:14। আমাৰ মাজত বসতি কৰিলে মানে তেওঁ আমাৰ মাজত তম্বু তৰিলে। সন সূতাৰ পাতল কাপোৰেৰে তৈয়াৰ কৰা তম্বুৰ গৃহত মানুহক সাক্ষাৎ কৰাৰ পৰিৱৰ্তে মানুহৰ দুৰ্বল দেহাৰে নিৰ্মিত, আন কথাত মানুহৰ অস্থায়ী মাংসেৰে নিৰ্মিত তম্বুতেই মানুহক লগ কৰাৰ সিদ্ধান্ত ঈশ্বৰে ল'লে, আৰু মানুহৰ লগতে মিলিত হৈ আৰু মানুহৰ মাজতে বিলীন হৈ থাকিবলৈ তেওঁ এই জগতলৈ আহিল। ঈশ্বৰে সদায়েই মানুহৰ মাজত বিলীন হৈ থাকিবলৈ ইচ্ছা কৰে। সেয়ে 7 নম্বৰ পদত আমি পাওঁ যে ঈশ্বৰৰ বাবে মন্দিৰ নিৰ্মাণ কৰিব বিচৰাটো ডায়ুদৰ মনৰ ইচ্ছা আছিল, ঈশ্বৰৰ ইচ্ছা নাছিল। 8 নম্বৰ পদত ঈশ্বৰে আচলতে ডায়ুদক এই বুলি কৈছে, মই যেতিয়া তোমাক মনোনীত কৰিছিলোঁ তেতিয়া তুমি কেৱল এজন মেৰ পালক ল'ৰা আছিলা, এতিয়া মই তোমাক মোৰ লোকসকলৰ ওপৰত শাসনকৰ্তা পাতিছো। 9 নম্বৰ পদত আমি পাওঁ ডায়ুদ বাস্তৱিকতেই পৃথিৱীত ৰাজত্ব কৰা লোকসকলৰ ভিতৰত সকলো সময়ৰ সকলো শাসনকৰ্তাসকলৰ মাজতেই শ্ৰেষ্ঠ ৰজা আৰু শাসনকৰ্তা আছিল। ভাৱবাদীসকলে ডায়ুদৰ বিষয়ে যিবোৰ ভাৱমানী প্ৰচাৰ কৰি গৈছে সেইবোৰৰ ভিত্তিত অনেকে বিশ্বাস কৰে যে 1000 বছৰ ৰাজত্বৰ কালত প্ৰভুৱে ডায়ুদক 1000 বছৰ ৰাজত্ব কৰাত ব্যৱহাৰ কৰিব ৰাজ প্ৰতিনিধি হিচাপে। ইছৰাইলক লৈ ঈশ্বৰে ভৱিষ্যতে কি কৰিব তাক 10 পদত কোৱা হৈছে। তেওঁ ইয়াত 3টা কথাই কৈছে, তেওঁলোকৰ বাবে এক নিৰ্দিষ্ট ঠাই নিৰূপণ কৰিব, নিৰূপিত স্থানত তেওঁলোকক ৰোপণ কৰিব আৰু তাতেই বসবাস কৰিব। তাৰ পৰা আৰু তেওঁলোকক লৰচৰ কৰা নহ'ব। প্ৰিয় শ্ৰোতা, ইছৰাইল জাতিৰ ক্ষেত্ৰত এই অংগীকাৰ ঈশ্বৰে আজিৰ পৰা প্ৰায় 3000 বছৰ পূৰ্বে কৰি থৈছে। কিন্তু মনত ৰাখিব যে ই এতিয়াও সিদ্ধ হ'বলৈ বাকী আছে, আৰু আমি আটায়ে জানো যে ঈশ্বৰে তেওঁৰ অংগীকাৰ সিদ্ধ কৰিবই। 11 নম্বৰ পদটোৰ কথাৰ পৰা আমি এটা শিক্ষা আহৰণ কৰিব পাৰোঁ। ডায়ুদে ঈশ্বৰৰ কাৰণে এটা মহৎ কাম কৰিব বিচাৰিছিল, কিন্তু তাতকৈও মহৎ কাম ঈশ্বৰে ডায়ুদৰ কাৰণে কৰিছিল। প্ৰিয় শ্ৰোতা, বহু সময়ত এই কথাটো আমাৰ ক্ষেত্ৰত সঁচা নহয়। ঈশ্বৰৰ কাৰণে কাম কৰি আমি কাহানিও এনে স্থানত উপনীত নহওঁগৈ য'ত ঈশ্বৰে আমাৰ বাবে কিবা মহৎ কাম কৰিব পাৰিব। 12 নম্বৰ পদত ডায়ুদৰ ক্ষেত্ৰত ঈশ্বৰে কৈছে, তোমাৰ আয়ুস সম্পূৰ্ণ হ'লে যেতিয়া তুমি নিজ ওপৰ পিতৃবিলাকৰ লগত নিদ্ৰিত হ'বা, তেতিয়া তোমাৰ ঔৰসত উৎপন্ন হোৱা তোমাৰ পাছৰ বংশৰ এজন লোকক মই স্থাপন কৰিম আৰু তেওঁৰ ৰাজ্য থিৰ কৰিম। এই কথা ঈশ্বৰে ডায়ুদক চলোমনৰ বিষয়ে কোৱা নাছিল, কৈছিল প্ৰভু যীশুখ্ৰীষ্টলৈ আঙুলিয়াইহে। সেয়ে ৰোমিয়া 1:3 পদত কোৱা হৈছে, সেয়ে তেওঁৰ পুত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ৰ শুভবাৰ্তা, তেওঁ শৰীৰৰ সম্বন্ধে ডায়ুদৰ বংশত জন্মা। 13 পদত তেওঁহে বুলি চলোমনৰ কথাকেই কোৱা হৈছে। ঈশ্বৰৰ গৃহ চলোমনেহে নিৰ্মাণ কৰিব, কিন্তু আকৌ ৰাজসিংহাসন স্থায়ী কৰিম বুলি কৈ যীশুখ্ৰীষ্টৰ স্থায়ী ৰাজসিংহাসনৰ কথাকে কোৱা হৈছে। কাৰণ ভাৱবাণীত কোৱা হৈছে যে প্ৰভু যীশুখ্ৰীষ্ট এদিন ডায়ুদৰ ৰাজসিংহাসনত বহিব। সৰগৰ দেৱদূত গাব্ৰিয়েলে নিৰ্ভয় দি মৰিয়মক সেই কথাকেই জনাইছিল। লোক 1:32 পদত চাওক। 14 নম্বৰ পদটো বৰ গভীৰ অৰ্থ বহনকাৰী পদ। মই তেওঁৰ পিতৃ হ'ম আৰু তেওঁ মোৰ পুত্ৰ হ'ব। তেওঁ অপৰাধী হ'লে মই মানুহৰ দণ্ডেৰে আৰু মানুহৰ প্ৰহাৰেৰে তেওঁক শাস্তি দিম। ইয়াত পুনৰ প্ৰভু যীশুখ্ৰীষ্টলৈকে আঙুলিওৱা হৈছে। পিতৃ ঈশ্বৰ যীশুখ্ৰীষ্টৰ পিতৃ, বা যীশুখ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ, তৃতীয় ঈশ্বৰত তেওঁৰ অৱস্থানটোৰ কাৰণে। তেওঁৰ এই স্থিতিৰ কাৰণেই পুনৰুত্থানৰ পাছত মদগলিনী মৰিয়মক তেওঁ কৈছিল, তুমি মোক নুচুবা, কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই, কিন্তু তুমি মোৰ ভাইবিলাকৰ ওচৰলৈ গৈ যিজনা মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ তেওঁৰ ওচৰলৈ মই উঠি যাওঁ, ইয়াকে তেওঁবিলাকক কোৱাগৈ। জোহন 20:17 পদ। আমিও তেওঁৰ সন্তান হওঁ তেওঁক আমাৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে গ্ৰহণ কৰাৰ দ্বাৰা। জোহন 1:12 পদ। শেষৰ ফাঁকি কথাটো বৰ গভীৰ অৰ্থপূৰ্ণ। তেওঁ অপৰাধী হ'লে মই মানুহৰ দণ্ডেৰে আৰু মানুহৰ প্ৰহাৰৰ দ্বাৰাই তেওঁক শাস্তি দিম। প্ৰভু যীশুখ্ৰীষ্টত অবিকল সেইটোৱেই ঘটিছিল। আমাৰ অপৰাধৰ কাৰণে তেওঁক অপৰাধী কৰা হ'ল। আমাৰ নিজৰ অপৰাধৰ বাবে যি দণ্ড আমি পাব লাগিছিল সেই দণ্ড তেওঁৰ ওপৰত দিয়া হ'ল। যি প্ৰহাৰেৰে আমি প্ৰহাৰিত হ'ব লাগিছিল সেই প্ৰহাৰেৰে তেওঁক প্ৰহাৰ কৰা হ'ল। যীশয়া 53:4-6 পঢ়ি চাওক। তেওঁৰ ওপৰত পৰা এই প্ৰহাৰৰ কাৰণে আমি আজি সুস্থ হৈছোঁ। তেওঁত বিশ্বাস কৰা আপুনি আৰু তেওঁত বিশ্বাস কৰা সকলোৱে সুস্থ হৈছে। সেয়ে ঈশ্বৰে কৈছে, তেওঁ অপৰাধী হ'লে মই মানুহৰ দণ্ডেৰে আৰু মানুহৰ প্ৰহাৰেৰে তেওঁক শাস্তি দিম। 15:17 নাথনে ডায়ুদৰ ক্ষেত্ৰত আৰু দুটামান গুৰুত্বপূৰ্ণ কথা কৈছে। তাৰে এটা হৈছে যে যদিও ডায়ুদে গভীৰ পাপত পতিত হৈছে, তথাপি ডায়ুদ আৰু তেওঁৰ বংশৰ মাজেৰে যি উদ্দেশ্য সিদ্ধ কৰিবলৈ ঈশ্বৰে মনস্থ কৰিছে তাক তেওঁ শেষলৈকে কৰি যাব। ঈশ্বৰে তাকে কৰিলেও, কাৰণ সেই কাৰণতেই তেওঁ প্ৰভু যীশুখ্ৰীষ্টক এই জগতলৈ পঠাই দিলে। দ্বিতীয়টো গুৰুত্বপূৰ্ণ কথা হৈছে যে ঈশ্বৰে ডায়ুদৰ বংশ, ৰাজত্ব আৰু সিংহাসন অতি স্থায়ী কৰিব, কাৰণ ঈশ্বৰে তেওঁৰ কথা ৰাখে, তেওঁ মিছলীয়া নহয়। গীতমালা 89 গীতৰ 34:37 চাওক। 37 কোৱা হৈছে যে তেওঁ ডায়ুদৰ সিংহাসন চন্দ্ৰৰ দৰে স্থায়ী কৰিব। প্ৰিয় শ্ৰোতা, চন্দ্ৰত পদাৰ্পণ কৰা মহাকাশচাৰীসকলে চন্দ্ৰৰ পৰা যি পাথৰলৈ আহিছে তাক পৰীক্ষা কৰি বৈজ্ঞানিকসকলে কৈছে যে সেই পাথৰবোৰৰ বয়স 300 কোটি বছৰৰ পৰা 500 কোটি বছৰ হ'ব পাৰে। আৰু ইয়াতো ঈশ্বৰে অংগীকাৰ কৰি কৈছে যে তেওঁ দাউদৰ সিংহাসন চন্দ্ৰৰ দৰেই স্থায়ী কৰি স্থাপিত কৰিব। ঈশ্বৰে তেওঁৰ অংগীকাৰ ভংগ নকৰে। এতিয়া ওঠৰ পদৰ পৰা শেষ পদলৈ অৰ্থাৎ ২৯ পদলৈ পাওঁ দাউদৰ নিজৰ প্ৰাৰ্থনাৰ সম্পৰ্কে। দাউদক লৈ ঈশ্বৰে যি পৰিকল্পনা হাতত লৈ সেইবোৰ সিদ্ধ কৰিবলৈ লৈছিল আৰু ল'ব তাকে ভাবি দাউদে বৰ বিস্ময় মানিছিল আৰু নিজকে সেইবোৰৰ বাবে যোগ্যতা নথকা যেন জ্ঞান কৰিছিল। দাউদৰ নিজৰ বংশৰ মাজেৰে যে স্বয়ং মানৱ জাতিৰ পৰিত্ৰাতা যীশুখ্ৰীষ্ট আহিব তাক অতি নিশ্চিতৰূপে জানিছিল আৰু তাকে জানি সময়ত বৰ বিবুদ্ধি আৰু সময়ত বৰ অভিভূত হৈছিল। প্ৰকৃততে দাউদ এনে এক সময়ত উপনীত হৈছিল যি সময়ত ঈশ্বৰৰ অনুগ্ৰহ আৰু তেওঁৰ মহৎ কাৰ্যৰ বাবে অতি অভিভূত হৈ একো ক'ব নোৱাৰা হৈছিল। কৃতজ্ঞতা আৰু ধন্যবাদ প্ৰকাশ কৰিবলৈ ভাষা বা শব্দ বিচাৰি পোৱা নাছিল। আপোনাৰ কেতিয়াবা এনেকুৱা হৈছেনে প্ৰিয় শ্ৰোতা? দাউদ ধাৰ্মিক পুৰুষ নাছিল, কিন্তু তথাপি ঈশ্বৰে তেওঁলৈ অনুগ্ৰহ দেখুৱাইছিল। আমাৰ পুণ্য বা আমাৰ সৎকৰ্মৰ কাৰণে নহয়, কিন্তু প্ৰভু যীশুৰ অনুগ্ৰহ, তেওঁৰ মৰম দয়াৰ বাবেই পাপী যি আপুনি আৰু মই, আমি পাপৰ ক্ষমা পাই তেওঁৰ পৰিত্ৰাণ লাভ কৰোঁ। এই কথা চিন্তা কৰি আমিও বাৰু তেওঁক ধন্যবাদ জনোৱা উচিত নহয়নে? প্ৰিয় শ্ৰোতা, আপুনি পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰিলেনে? তেওঁক আপোনাৰ জীৱনৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে গ্ৰহণ কৰিলেনে? আপুনি বাৰু চিঠিৰে আমাক জনাবনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ, তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ, তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও হোৱা দিছো তুমি চিৰদিনে মোৰ, তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও পুৱা যিছো তুমি চিৰদিনে মোৰ যিছো তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাকী।